এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো দীক্ষিতা শৰ্মাই।
পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। পেৰিছ অলিম্পিকত আজি ভাৰতৰ স্বপ্নিল ঘোষালে পুৰুষৰ 50 মিটাৰ ৰাইফলৰ থ্ৰী পজিচন শিতানত লাভ কৰা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ মুঠ পদকৰ সংখ্যা 3লৈ বৃদ্ধি পালে। এই শিতানত ঘোষালে প্ৰথমগৰাকী ভাৰতীয় হিচাপে পদক জয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাত জাৰিনে মহিলাৰ বক্সিঙৰ 50 কিলোগ্ৰাম ওজন শাখাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন গু ইউৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে। হকীত গ্ৰুপ বি কোৱালিফায়াৰ খেলত ভাৰত বেলজিয়ামৰ বিৰুদ্ধে 2-1 পৰাজিত হৈছে। শিৱ কৌৰ আৰু অঞ্জুম মুদগিলে মহিলাৰ 50 মিটাৰ ৰাইফলৰ থ্ৰী পজিচন শিতানৰ যোগ্যতা নিৰূপণ ৰাউণ্ডৰ খেলেৰে অভিযান আৰম্ভ কৰিছে। ইপিনে পি ভি সিন্ধু, লেখা সেন আৰু এইচ এছ প্ৰণয় বেডমিণ্টনৰ ছিংগলছত নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। আনহাতে সত্বিক ছাইৰাজ, জানকী ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। ৰাজ্যত ক্ষীৰ জাবৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা 20 আগষ্ট পৰ্যন্ত ৰাজ্যজুৰি 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীত চৌহদৰ উদ্যানৰ এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজোপি গছ মাৰ নামৰ শীৰ্ষক বিষয়বস্তুৱে আজিৰে পৰা 15 আগষ্ট পৰ্যন্ত 3 কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এগৰাকী ব্যক্তিৰ জীৱনত নিজৰ মাতৃতকৈ শ্ৰেষ্ঠ কোনো হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 5 জুলাইত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই তেৰি মাটিৰ নাম অভিযান আৰম্ভ কৰি দেশ তথা সমগ্ৰ বিশ্বৰ জনসাধাৰণক নিজৰ মাতৃভূমিত একোটিকৈ গছপুলি ৰোপণৰ আহান জনাইছিল। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ অনুপ্ৰেৰণাৰে ৰাজ্য চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এই বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰিবলগীয়া 3 কোটি গছপুলি বন বিভাগে নিজৰ নাৰ্চাৰীত উৎপাদন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বিগত বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিসমূহৰ 95% পুলি বৰ্তি আছে। এইবাৰৰ কাৰ্যসূচী 15 আগষ্টলৈ ধাৰ্য কৰা হৈছে যদিও প্ৰয়োজন সাপেক্ষে 20 আগষ্টলৈ সময়সীমা বৃদ্ধি কৰা হ'ব। আজিৰ অনুষ্ঠানত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰ জিলাত আজি ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰৰ জিলাখনত 3,59,670 জোপা গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি গছপুলি ৰোপণৰ পাছত অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্ৰশাসন আৰু বিটিআৰৰ বন বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰত বডোভা সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। স্থানীয় বিধায়ক লৰেঞ্চ ইছলাইয়ে অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে এজোপি গছ মাৰ নামৰ শীৰ্ষক কাৰ্যসূচীত অংশ লয়। মৰিগাঁও জিলাত আয়ুক্ত দেৱাশীষ শৰ্মাই আজি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। তেওঁ কয় যে সেউজ আৱৰণ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ মৰিগাঁও জিলাটো সফল কৰি তোলাৰ চেষ্টা চলোৱা হৈছে। বৰপেটা জিলাত আজি এজোপা মেহগনি গছৰ পুলি ৰোপণ কৰি জিলাখনৰ আয়ুক্ত আৰোগ গাৰ্গে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে জিলাখনত এইবাৰ 12,90,000 গছপুলি ৰোপণ কৰা হয়। ইয়াৰ বাবে 2,60,000 হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। গছপুলিসমূহ 12 আগষ্টৰ ভিতৰত ৰোপণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে জিলাখনত যোৱা বছৰ 4.5 লাখ গছপুলি ৰোপণ কৰা হৈছিল। ডিমা হাছাও জিলাৰ হাফলঙতো আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিমা হাছাও জিলা প্ৰশাসনে বন বিভাগ আৰু আগৰতলা খণ্ডত হাফলং বেটেলিয়নৰ সহযোগত হাফলং আৱৰ্ত ভৱনত গছপুলি ৰোপণ কৰে। এই কাৰ্যসূচীত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱনাল গামোচাই গছপুলি বিতৰণ কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। Thank you.